প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি,
আজিৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? খন্তেক চিন্তা কৰি চালে নিশ্চয় জীৱনৰ টনাজোৰাবোৰৰ মাজত অনেক এনেকুৱা বিষয়বোৰো দেখিব যিবোৰে আপোনাক অলপ সময়ৰ কাৰণে হলেও উৎসাহিত কৰি তুলিছে।
জীৱনৰ স্বাভাৱিক বেদনাবোৰৰ মাজতো প্ৰভু যীশুৱে আপোনালৈ লৈ আহিব পাৰে আন্তৰিক এক শান্তি, মুখ উজ্বলোৱা এক জ্যোতি।
এই শান্তি আৰু জ্যোতিৰে সৈতে প্ৰাণৰ উদ্ধাৰৰ বাৰ্তা লৈ আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়ুবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আজি আমি এই ইয়ুবৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। ইয়াত আমি প্ৰথমে ইয়ুবৰ এজন বন্ধু চুফৰৰ পৰামৰ্শৰ বিষয়ে শুনিবলৈ পাম। চুফৰ আছিল এজন আইনজীৱী আৰু তেওঁৰ ধাৰণা হ'ল যে ঈশ্বৰে তেওঁৰ নিয়ম আৰু বিধিমতেহে কাম কৰে। তেওঁ এনেকুৱা দেখুৱাইছিল যেন তেওঁ ঈশ্বৰৰ বিষয়ে সকলো কথাই জানে। ইয়াৰ পৰিৱৰ্তে বিলদদে এজন যুক্তিবাদী আৰু বিজ্ঞানসন্মত লোকৰ নিচিনা কথা কৈছিল। শিল এটা পৰীক্ষা কৰি পৃথিৱীখনৰ বয়স কিমান তাক কবলৈ চেষ্টা কৰা বিধৰ বিজ্ঞানী আছিল বিলদদ। চুফৰৰো বিজ্ঞানী মন এটা আছিল, কিন্তু তেওঁ বিধি আৰু ধৰ্মৰ ওপৰত বেছি গুৰুত্ব কৰিছিল আৰু কৈছিল যে বিশ্ব ব্ৰহ্মাণ্ড তাৰ নিজ ধৰ্ম অনুসৰি চলি আছে আৰু ঈশ্বৰেও বিধি আৰু ধৰ্ম অনুসাৰেহে কাম কৰে, তাৰ বাহিৰত একো কাম নকৰে। আনহাতে চুফৰ আছিল এক কথাৰ স্পষ্টবাদী মানুহ। লগতে ইয়াত ধৰ্ম মানে পদাৰ্থৰ গুণগত অৱস্থাকহে বুজোৱা হৈছে। 11 নম্বৰ অধ্যায়ৰ 1-2 পঢ়িছো। তাতে নামাখিয়া চুফৰে উত্তৰ কৰি কলে, ইমান অধিক কথানো উত্তৰ দিয়া নাযাবনে? কথাবাহী মানুহক জানো নিৰ্দোষী কৰা হ'ব। চুফৰে কৈছে যে ইয়ুবে কথাৰ দ্বাৰা নিজৰ পাপ ঢাকি ৰাখিব বিচাৰিছে আৰু নিজৰ অৱস্থাৰ লগত সামঞ্জস্য নথকাকৈ কথা কৈছে। আচলতে ইয়ুবে সেইটো কৰা নাছিল। 3 নম্বৰ পদ, তোমাৰ বলকণীয়ে জানো মানুহক নিমাত কৰিব, তুমি নিন্দা কৰিলে কোনেও তোমাক লাজ নিদিবনে? চুফৰে ইয়ুবক ভণ্ড বুলি দোষাৰোপ কৰিছিল আৰু এইবাৰ এখোজ আগুৱাই গৈ তেওঁক মিছলীয়া বুলি কৈছে। এইটো ইয়ুবৰ বাবে এটা বৰ ডাঙৰ অপবাদ আছিল। 4-5 নম্বৰ পদ, কিয়নো তুমি কৈছা মোৰ মত ঠিক আৰু মই তোমাৰ দৃষ্টিত সুচী, কিন্তু অহ, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলা হলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইয়ুবৰ ক্ষেত্ৰত একো কথা কোৱা নাছিল, সেইকাৰণে চুফৰে দাবী কৰিছিল যে তেওঁৰ কথাই হ'ল ঈশ্বৰৰ কথা আৰু সেইকাৰণে ইয়ুবে তেওঁক মানি চলিব লাগে। 6 নম্বৰ পদ, জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰি ঈশ্বৰৰ বুদ্ধি কৌশল যে অনেক প্ৰকাৰ তাক তেওঁ তোমাক জনোৱা হলে কেনে ভাল আছিল, এই হেতুকে তুমি জানিবা যে ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে। এই পদটিত চুফৰে ইয়ুবক যি কথা কৈছে সেয়ে তেওঁৰ কাৰণে সান্তনা নহয়, বৰং এটি প্ৰচণ্ড আঘাত। চুফৰে ইয়ুবক কৈছে যে তেওঁ আচলতে যিমান শাস্তি পাব লাগিছিল তাৰ আধা শাস্তিহে পাইছে। লগতে ইয়াকো কৈছে যে তেওঁলোকে ইয়ুবক যিমান অধম পাপী বুলি ভাবিছিল তাতকৈ তেওঁ আৰু অধিক পাপী। সাত নম্বৰ পদ, তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰানে? তুমি সৰ্বশক্তিমানজনৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰানে? চুফৰে ইউবক কোৱা কথা সঁচা, কিন্তু সেই কথা কোনে নাজানে? কোনো মানুহে ঈশ্বৰক আৱিষ্কাৰ কৰিব নোৱাৰে, কিন্তু তেওঁ অনুগ্ৰহ কৰি আমালৈ যিখিনি প্ৰকাশ কৰিলে সেইখিনিহে আমি জানিব পাৰোঁ। তেৰ আৰু চৈধ্য নম্বৰ পদ পঢ়ি দিছো, তুমি যদি নিজৰ মন শুদ্ধ কৰা আৰু তেওঁৰ ফাললৈ হাত মেলা, কিন্তু হাতত অধৰ্ম থাকিলে তাক দূৰ কৰা আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা। চুফৰে ইউবক আকৌ জোৰ দি কৈছে যে তেওঁ কিছুমান পাপ লুকাই ৰাখিছে আৰু তাৰ মাজত এটা গুপুত পাপ আছে, কিন্তু ইউবে জনা নাছিল তেওঁৰনো কি পাপ আছিল আৰু কি পাপৰ পৰা তেওঁ আঁতৰি থাকিব লাগিছিল। ষোল্ল আৰু সোতৰ নম্বৰ পদ, কিয়নো তোমাৰ দুখ পাহৰি যাবা, বৈ গৈ নাইকিয়া হোৱা পানীৰ দৰে মনত লাগিব, তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্মল হ'ব, সেয়ে প্ৰভাতৰ নিচিনা হ'ব। চুফৰে ইউবক জোৰ দি কৈছে তেওঁ যদি জীৱনৰ গুপুত পাপটো স্বীকাৰ কৰি তাৰ পৰা মুক্ত হয় তেন্তে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব আৰু সকলো বেদনা দূৰ কৰিব। বিশ নম্বৰ পদ, কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ'ব, সিহঁতৰ আশ্ৰয় নষ্ট হ'ব আৰু প্ৰাণ ত্যাগে সিহঁতৰ আশা হ'ব। অৱশেষত চুফৰে ইউবক কৈছে তুমি যদি তোমাৰ গুপুত পাপ স্বীকাৰ নকৰা তেন্তে ঈশ্বৰৰ সুধ বিচাৰ তোমাৰ ওপৰত পৰিব। এতিয়া আমি বাৰ নম্বৰ অধ্যায়লৈ আহিছো আৰু ইয়াত ইউবে তেওঁৰ তিনিওজন বন্ধুক এটি দীঘলীয়া উত্তৰ দিয়া আমি দেখিবলৈ পাম। বাৰ নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ পঢ়িছো, পাছে ইউবে পুনৰাই উত্তৰ কৰি কলে, হয় হয়, তোমালোকেইহে মানুহ, মৰিলে জ্ঞান তোমালোকৰ লগত যাব। প্ৰিয় শ্ৰোতা, ইউবে কোৱা এই কথাখিনি শুনিলে গা বেজবেজাই যোৱা কথা যদিও সঁচা কথা। তেওঁলোকে এনেধৰণে কথা কৈছিল যেনিবা তেওঁলোকেই সকলো জানে, ইউবে একোকেই নাজানে। তিনি নম্বৰ পদ, কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে, তোমালোকতকৈ মই নিকৃষ্ট নহওঁ, এনেবোৰ কথা কোনে নাজানে? প্ৰিয় শ্ৰোতা, ইউবেও তেওঁৰ বন্ধুসকলৰ সমানেই কথা জানিছিল, কিন্তু সমস্যা হ'ল ইউবৰ অৱস্থা আৰু তেওঁলোকৰ অৱস্থা একে নাছিল, সেইকাৰণে তেওঁলোকে ইমানবোৰ কথা তেওঁক ক'বলৈ সুবিধা পাইছিল। চাৰি আৰু পাঁচ নম্বৰ পদ, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যে ময়েই হাঁহিয়াতৰ পাত্ৰ হৈছো। ধাৰ্মিক আৰু সিদ্ধজন হাঁহিয়াতৰ পাত্ৰ হৈছে, নিৰাপদে থকা লোকৰ মানত বিপদ অপমানৰ বিষয়, পিছল খাই পৰিবলগীয়াবিলাকলৈ সেয়ে বাট চাই থাকে। প্ৰিয় শ্ৰোতা, ইউবৰ বেমাৰ অতিপাত বেছি আছিল, কিন্তু তথাপিতো তেওঁ বন্ধুসকলক ক'বলৈ বাধ্য হৈছে যে তোমালোক ভাল অৱস্থাত আছা আৰু মই মৰিবলগীয়া হৈছো কাৰণেহে তোমালোকে মোক ইমানবিলাক কথা ক'ব পাৰিছা, কিন্তু তোমালোকৰ কথাই মোক অকণো সহায় কৰিব পৰা নাই। এই কথাটো একেবাৰে সঁচা। সেই সময়ত ইউবৰ কাৰণে মহান তত্বজ্ঞানতকৈ মৰম আৰু সহায়ৰহে বেছি প্ৰয়োজন আছিল। প্ৰিয় শ্ৰোতা, বাৰ নম্বৰ অধ্যায়ৰ মূল কথা এইখিনিয়েই আমি আলোচনা কৰিলো। এতিয়া আমি তেৰ নম্বৰ অধ্যায়লৈ আহিছো আৰু ইয়াত ইউবে পোনে পোনে ঈশ্বৰৰ ওচৰত নিবেদন কৰা আমি দেখিবলৈ পাম। তেৰ নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ দুটা পঢ়িছো, শুনক। চোৱা, মোৰ চকুৱেই এই সকলোকে দেখিলে আৰু নিজ কাণেৰে শুনি তাক বুজিলো। তোমালোকে যি জানা ময়ো তাক জানো, মই তোমালোকতকৈ নিকৃষ্ট নহওঁ। ইয়াত ইউবে কৈছে তোমালোকে মোক যিবোৰ শিক্ষা দিছা সেই সকলোবিলাক মই আগতেই জানো। তিনি আৰু চাৰি নম্বৰ পদ, কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে, কিন্তু মই সৰ্বশক্তিমানজনকহে কথা ক'ম আৰু মই ঈশ্বৰৰ লগতহে বাট বিচাৰ কৰিব খুজিছো, কিন্তু তোমালোক হলে মিছা কথা সাজোতা আৰু তোমালোক সকলোৱে অকামিলা বেজ। এই সময়ত ইউবে তেওঁৰ বন্ধুসকলক বাদ দি ঈশ্বৰৰ লগত কথা পাতিব বিচাৰিছে, কাৰণ তেওঁলোকে ইউবৰ দুৰাৱস্থাৰ আচল কাৰণটো ধৰিব পৰা নাই আৰু সহায়ো কৰিব পৰা নাই। এই সময়ত কোনোবাই ইউবক ঈশ্বৰৰ মৰম আৰু অনুগ্ৰহৰ বিষয়ে কৈ দিয়া হলেহে বৰ ভাল হলহেঁতেন। ছয় আৰু সাত নম্বৰ পদ, এতিয়া মোৰ তিৰস্কাৰৰ কথা শুনা আৰু মোৰ মুখৰ অনুযোগ বাক্যলৈ কাণ পাতা। তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক'বানে আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা বাক্য বুলিবানে? প্ৰিয় শ্ৰোতা, ইউবে তেওঁৰ প্ৰত্যুত্তৰত বন্ধুসকলক কৈছে তোমালোকে মোক পাপী বুলি দোষাৰোপ কৰিছা আৰু মোৰ পাপৰ কাৰণে ঈশ্বৰৰ পৰা শাস্তি পাইছো বুলি কৈছা, কিন্তু এনেকৈ ক'বলৈ জানো তোমালোক ঈশ্বৰৰ প্ৰতিনিধি। তোমালোকে মোক সহায় কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যৰ প্ৰবঞ্চনা কৰাৰ কাৰণে তেওঁ তোমালোকৰ বিচাৰ নকৰাকৈ নাথাকে, ঈশ্বৰে তোমালোকৰ বিচাৰ কৰিব। এইবাৰ বাৰ নম্বৰ পদৰ পৰা চৈধ্য নম্বৰ পদলৈকে পঢ়িছো, শুনিবচোন। তোমালোকৰ সোঁৱৰণীয় বচনমালা ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ হেতুবাদ ধূলিৰ গড়স্বৰূপ। তোমালোকে মনে মনে থাকা, মোকেই কথা ক'বলৈ এৰি দিয়া, মোলৈ যি ঘটে ঘটক, মই কিয় মোৰ মাংসত দাঁতত লৈ থাকিম, মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। আমি বুজিব পাৰোঁ যে ইয়োবৰ বিশ্বাস অক্ষুণ্ণ হৈয়েই আছিল, কিন্তু বন্ধুকেইজনৰ ক্ষেত্ৰত হ'লে তেওঁ বিৰক্তি পাইছিল আৰু সেইকাৰণে তেওঁলোকক মনে মনে থাকিবলৈ কৈছিল। 15 নম্বৰ পদ, চোৱা তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম, তথাপিতো তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দোষিতা প্ৰমাণ কৰিম। ইয়াত ইয়োবে এটা ডাঙৰ কথা কৈছে যে তেওঁৰ কোনো গুপুত বা প্ৰকাশ্য পাপ নাই, সেইটো অৱশ্যে সঁচা, কিন্তু তথাপিতো তেওঁৰ এটা সমস্যা আছিল আৰু সেইটো হৈছে তেওঁ নিজে ঈশ্বৰৰ আগত নিজ সিদ্ধতাৰ যুক্তি দিব। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আগত যুক্তি দৰ্শাই আমি কেতিয়াও জয়যুক্ত হ'ব নোৱাৰোঁ, বৰং আমি যে হাৰ মানিম সেইটোহে একেবাৰেই সঁচা, কাৰণ তেওঁ আমাক সকলোকে জানে। আমাৰ মাজত পাপ নকৰা কোনো এজনো যে নাই, আমি সকলোৱে যে পাপ কৰিছো আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছো, এই কথাটোহে সঁচা। ঈশ্বৰৰ আগত ইয়াক মিছা বুলি কোনো আইনবিদ বা কোনো যুক্তিবাদীয়ে প্ৰমাণ কৰিব নোৱাৰে। আমি সকলোবিলাক মৃত্যুদণ্ডৰ যোগ্য, কিন্তু তথাপিতো ঈশ্বৰৰ এখন দয়াৰ আসন আছে আৰু তাৰ ওপৰত খ্ৰীষ্টৰ তেজ আছে। খ্ৰীষ্টে আমাৰ প্ৰায়চিত্তৰ মূল্য তাত দিছে, সেইকাৰণে ঈশ্বৰৰ দয়াতহে আমি মৃত্যুদণ্ডৰ পৰা হাত সাৰিব পাৰোঁ। গতিকে ইয়োবকো এই কথাটো কোনোবাই জনাই দিয়া হলে বৰ ভাল হলহেঁতেন। 16 নম্বৰ পদ পঢ়িছো, তেওঁৱেই মোৰ পৰিত্ৰাণৰ উপায়ো হ'ব, অধৰ্মী লোক তেওঁৰ আগত থিয় হ'ব নোৱাৰিব। প্ৰিয় শ্ৰোতা, এই পদটিৰ পৰা আমি জানিব পাৰোঁ যে পৰিত্ৰাণৰ চিন্তা মানুহৰ মনত আগৰে পৰাই আছিল। দায়ুদেউ এটা ডাঙৰ পাপ কৰাৰ পাছত কৈছিল, ঈশ্বৰেই মোৰ শিলা আৰু পৰিত্ৰাণ। পৰিত্ৰাণ হ'ল ঈশ্বৰ আৰু আজি ইয়াক আমি যীশুখ্ৰীষ্টৰ দ্বাৰাই বিনামূল্যে পাওঁ। 18 নম্বৰ পদ, চোৱা মোৰ গোচৰ মই ঠিক ঠাক কৰিছো, মই যে নিৰ্দোষী হওঁ তাক মই জানো। প্ৰিয় শ্ৰোতা, ইয়োবে কৈছে যে তেওঁ ঈশ্বৰৰ আগত যুক্তি দিব আৰু নিৰ্দোষী বুলি প্ৰমাণিত হ'ব, কিন্তু নিৰ্দোষিতা আন কোনোবা এজনেহে যে সিদ্ধ কৰিছে সেই কথাটো তেওঁ কোৱা নাছিল। 21 আৰু 22 নম্বৰ পদ, মোৰ ওপৰৰ পৰা তোমাৰ হাত আঁতৰাই নিয়া আৰু তোমাৰ ভয়ানকতাই মোক ভয় নলগাওক। প্ৰিয় শ্ৰোতা, বেচেৰা ইয়োবে আগতেও কৈছিল যে তেওঁ জন্ম নোহোৱা হ'লেই ভাল আছিল আৰু জন্ম হ'লেও লগে লগে মৰি যোৱাই ভাল আছিল, কিন্তু ইয়াত হলে কৈছে, হে ঈশ্বৰ মোৰ ভয় লাগিছে, মই কি কৰিম। আমাৰ বহুতে ঈশ্বৰৰ ওচৰত তেনেকৈ নিবেদন কৰোঁ আৰু বহু সময়ত আমি ঈশ্বৰৰ পৰা উত্তৰ নাপাওঁ বুলি কওঁ, কিন্তু ঈশ্বৰে আমাক উত্তৰ নিদিয়াকৈ নাথাকে, অৱশ্যে বহু সময়ত তেওঁ আমাক নেতিবাচক উত্তৰ দিয়ে। ইয়োবেও কৈছিল যে তেওঁৰ এই অৱস্থাত ঈশ্বৰে তেওঁক সহায় কৰক, কিন্তু ঈশ্বৰে কৈছিল, মই তোমাৰ মতে তোমাক সহায় নকৰোঁ, কিন্তু তোমাৰ জীৱনক লৈ মোৰ এটা আঁচনি আছে আৰু সেইমতেহে মই তোমাক সহায় কৰিম। গতিকে ইয়োবে তেওঁৰ নিবেদনৰ উত্তৰ নোপোৱাকৈ থকা নাছিল, কিন্তু নেতিবাচক উত্তৰ পাইছিল। 24 আৰু 25 নম্বৰ পদ, তোমাৰ মুখ কিয় লুকুৱাইছা আৰু মোক তোমাৰ শত্ৰু যেন মানিছা, উৰুৱাই নিয়া পাতক জানো তুমি ত্ৰাসযুক্ত কৰিবা আৰু শুকান ঢোলাক জানো তুমি খেদি যাবা। প্ৰিয় শ্ৰোতা, ইয়োবে ঈশ্বৰৰ পৰা জানিব বিচাৰিছে যে তেওঁ কি পাপ আৰু অধৰ্মৰ কাম কৰিছে যিহৰ বাবে তেওঁক ইমান শাস্তি দিয়া হৈছে। 27 আৰু 28 নম্বৰ পদ পঢ়িছো, যদিও মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা আৰু পোকে খোৱা বস্তুৰ সদৃশ, তথাপি তুমি মোৰ ভৰি কুণ্ডাত বন্ধ কৰিছা, মোৰ সকলো পথ চিনি ৰাখিছা আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আগ টানিছা। প্ৰিয় শ্ৰোতা, ইয়োবে ভাবিছে তেওঁ যেন দিনে দিনে পচি পচি গৈ আছে আৰু তাৰ কাৰণ কি তাক তেওঁ একোকে নাজানে। এতিয়া 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িছো, তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য সি অলপ দিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। ইয়োবে প্ৰকাশ কৰা এই কথাটি খুবেই সঁচা, সমস্যাই মানৱ জাতিকেই বশ কৰি আহিছে। 2 নম্বৰ পদ, তেওঁ ফুলৰ দৰে ফুলে আৰু জয় পৰে, তেওঁ ছাঁৰ দৰে বেগেৰে চলি যায়, স্থিৰ হৈ নাথাকে। ইয়াত ইয়োবে কৈছে যে মানুহ ফুলৰ দৰে মৰম লগা হৈ আহে আৰু মৃত্যুৰ দুৱাৰেদি পৃথিৱীৰ পৰা আঁতৰি যায়। 3 আৰু 4 নম্বৰ পদ, এনেলোকলৈ তুমি চকু মেলিছা আৰু এনেকুৱা যে মই মোকেই তুমি বিচাৰ স্থানলৈ লৈ গৈছা, অসুচীৰ পৰা সুচী কোনে পাব পাৰে, কোনেও নোৱাৰে। প্ৰিয় শ্ৰোতা, ইয়াত ইউবে কৈছে যে ফুলৰ দৰে মৰহি যোৱা আৰু ছাঁৰ দৰে নাইকিয়া হোৱা মোৰ যি জীৱন তালৈকো ঈশ্বৰ তুমি মন কৰা আৰু মোৰ লগত সম্পৰ্ক কৰা। তাৰ পাছত তেওঁ এটা মহৎ সত্য কথা কৈছে যে আমি সকলো জন্মৰ পৰাই পাপী। এই বিষয়ে দাউদ ৰজায়ো কৈছিল, চোৱা অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। দাউদৰ এই কথাটো একেবাৰে সঁচা, কাৰণ আমাৰ পিতৃ মাতৃয়েই যেতিয়া পাপী, তেনেক্ষেত্ৰত আমি কেনেকৈ নিষ্পাপী হ'ব পাৰোঁ? অসুচিতাৰ পৰা কেতিয়াও সুচী বস্তু ওলাব নোৱাৰে। এইবাৰ পাঁচ নম্বৰ পদটো পঢ়িছো, তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ'ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ'ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা। প্ৰিয় শ্ৰোতা, ইউবে নিজকে এনে এজন মানুহৰ নিচিনা অনুভৱ কৰিছে যিজনৰ তেওঁৰ গোটেই জীৱন ঈশ্বৰৰ আঙুলিৰ মূৰত গণনা কৰা হৈ আছে। দাউদেও কৈছে যে তেওঁ মৃত্যুছায়াৰ তলেদি গমন কৰি আছে। এইটো একেবাৰে সঁচা কথা। যি মুহূৰ্তত আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছো, সেই মুহূৰ্তৰ পৰাই আমি মৃত্যুছায়াৰ মাজেৰেই গমন কৰি আছো, আৰু দিন যোৱাৰ লগে লগে এই মৃত্যু আমাৰ ওচৰ চাপি আহি আছে। অৱশেষত এই মৃত্যুৱে আমাক সকলোকে এদিন আঁকোৱালি লয়। মৃত্যুৱে প্ৰতিজন মানুহৰেই পাছ লয়, জন্মৰ পৰা মৃত্যুলৈ বৰ বেছিদিন নহয়। ছয় নম্বৰ পদৰ পৰা দহ নম্বৰ পদলৈ পঢ়িছো, শুনিবচোন। সেই দেখি বেজ খোৱাৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰে মানে, তেওঁ জিৰণি পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া, কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নাই। যদি মাটিত তাৰ শিপা বুঢ়া হয় আৰু ভূমিত তাৰ মূঢ়াটো মৰে, তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায় আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে থাল মেলে। কিন্তু মানুহ মৰে আৰু ক্ষয় পায়, মনুষ্যই প্ৰাণত্যাগ কৰিলেও ক'ত থাকিব আৰু? প্ৰিয় শ্ৰোতা, ইয়াত গছৰ লগত মানুহৰ জীৱনটোক ৰিজোৱা হৈছে, অৰ্থাৎ গছ কাটিলেও তাৰ পৰা নতুন গজালি ওলায়, কিন্তু মানুহ মৰিলে কি হয়? মানুহ একেবাৰে ক্ষয় হৈ যায়। কোনোৱে হয়তো জীৱনত ডাঙৰ কাম কৰিব পাৰে, কোনোবা হয়তো বিখ্যাত মানুহ হ'ব পাৰে, কিন্তু মৃত্যুৰ পাছত তেওঁ এটি মৰাশত পৰিণত হয় আৰু গেলি পচি নাইকিয়া হয়। অৱশ্যে খুব বেছি হ'লে তেওঁৰ এখন স্মৃতি ফলি থাকিব পাৰে, বা দুই এটা ৰাস্তা তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব পাৰে। কিন্তু সেইবিলাকৰ পৰা লাভ কি, বা তেওঁৰ নামেই বা পৃথিৱীত কিমান দিন থাকিব? ইয়াৰ যোগেদি জীৱনৰ ওপৰত আস্থাহীনতাৰ কথাটো প্ৰকাশ পাইছে। এঘাৰৰ পৰা তেৰ নম্বৰ পদ, যেনেকৈ জলাহৰ পানী ঢুকাই যায় আৰু নৈৰ পানী শুকাই সমলি নাইকিয়া হয়, তেনেকৈ মানুহ শুলে নুঠে আৰু আকাশমণ্ডল লুপ্ত নহয় মানে তেওঁবিলাকে সাৰ নাপায়, আৰু তেওঁবিলাকক নিদ্ৰাৰ পৰা জগোৱা নহয়। ওহ, তুমি মোক চিউলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায় মানে মোক গুপ্ত কৰি ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি মোক সোঁৱৰণ কৰা হলে কেনে ভাল আছিল! এই পাৰ্থিৱ জীৱনৰ ওপৰত ইউবে আস্থা হেৰাই পেলাইছিল যদিও মৃত্যুৰ পাছত পৰকালতো যে আন এটি জীৱন আছে, সেই কথা ইউবে জানিছিল আৰু বিশ্বাস কৰিছিল। চৈধ্যৰ পৰা সোতৰ নম্বৰ পদ, মানুহ মৰিলে পুনৰাই জীৱনে? যদি জীয়ে তেন্তে মোক বদলি নকৰে মানে, মই তোমাৰ সৈন্যবৃত্তিৰ দিনকেইটা বাট চাই থাকিম। তেতিয়া তুমি মাতিবা আৰু মই উত্তৰ দিম, তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াস কৰিবা। কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো লেখ কৰিছা, তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই। মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। প্ৰিয় শ্ৰোতা, ইয়াত ইউবে অতি সঁচা কথাই কৈছে, আমি কৰা প্ৰতিটো পাপ কৰ্মৰ হিচাপ ঈশ্বৰৰ ওচৰত আছে। ঈশ্বৰে সেইবোৰ মোহৰ মাৰি থৈছে, হিচাপ কৰি থৈছে। কিন্তু এদিনাখন ঈশ্বৰে সকলো মৃতলোককে জীয়াই তুলিব আৰু নিজ নিজ পাপবোৰৰ হিচাপ আমি দিব লাগিব। কিন্তু ধন্য প্ৰভু যীশু, যিসকলে প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজৰ দ্বাৰাই পাপৰ প্ৰায়চিত্ৰ লাভ কৰিছে, তেওঁলোকৰ পাপৰ হিচাপ আৰু লোৱা নহয়। আজিও এই কথাটো বহুতো মানুহে নাজানে, কাৰণ জানিবলৈ ইচ্ছা নকৰে। কিন্তু ঈশ্বৰে হলে এই কথা লুকুৱাই ৰখা নাই। ইউবে হলে এই কথা ভালদৰে জানিছিল যে ঈশ্বৰে এদিন তেওঁক মাতিব আৰু তেতিয়া তেওঁ উত্তৰ দিব। আন কথাত ক'বলৈ গ'লে, মৃত্যুতেই মানুহ আৰু ঈশ্বৰৰ মাজৰ সম্বন্ধ শেষ নহয়, অৰ্থাৎ মৃত্যুৱেই মানুহৰ শেষ নহয়। এই কথা ইউবে ভালদৰে জানিছিল, আৰু সেইকাৰণে তেওঁ ঊনৈশ নম্বৰ অধ্যায় পঁচিছৰ পৰা সাতাইছ নম্বৰ পদলৈ এইদৰে কৈছে, কিন্তু মই হলে জানো মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ'ব, আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত মই শৰীৰবিহীন হৈ ঈশ্বৰ দৰ্শন লাভ কৰিম। মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয় মোৰ নিজৰ চকুৱে তেওঁক দেখিব। হাবিয়াস কৰোঁতে কৰোঁতে মোৰ অন্তৰত মোৰ হৃদয় ক্ষীণ হৈ গৈছে। প্ৰিয় শ্ৰোতা, এই জীৱনৰ সিপাৰে আৰু এক জীৱন আছে, কিন্তু সেই অনন্তকলীয়া জীৱন আমি স্বৰ্গত ঈশ্বৰৰ সৈতে কটাম নে নৰকৰ অনন্ত যন্ত্ৰণাত কটাম, সেইটো নিৰ্ভৰ কৰিছে এই জীৱনতে আমি প্ৰভু যীশুখ্ৰীষ্ট সম্বন্ধে কি সিদ্ধান্ত গ্ৰহণ কৰোঁ তাৰ ওপৰত। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে স্বৰ্গত অনন্তকালৰ বাবে বাস কৰিবলৈ ঈশ্বৰে আমালৈ সুবিধা আগবঢ়াই আছে। সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো মুকুল বৰাৰ কণ্ঠৰ এই গীতটো। গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ প্ৰাঞ্জল ভূঞাই।
এই জীৱনৰে বাট মন পিছলোৱা ঘাট, কপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি, এন্ধাৰ কে কুৰি বাট ভাৱনা এৰিছে মতি। এই জীৱনৰে বাট ঘাটি চাৰি তুমি হে যাত্ৰী, খাই চাহাবাথুৰি ঘাটকে নিচিনি ভূতি আই বুলিছা, অপথক লোলা সাবতি, অপথক লোলা সাবতি, বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱন জ্যোতি। এই জীৱনৰে বাট কোনো পথিকে যিশুতে নিজকে সপে, যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে, জটিল জীৱন শিথিল কৰি যদিহে যিশু দিয়া, শান্তিৰ কুমাৰে শান্তি আনিব জোৰ পৰি বহিয়া, জোৰ পৰি বহিয়া, জনসমুদ্ৰত একাকী যাত্ৰাত যীশুহে লগৰীয়া। এই জীৱনৰে বাট মন পিছলোৱা ঘাট কপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰ কে কুৰি বাট ভাৱনা এৰিছে মতি।
প্ৰিয় শ্ৰোতা, গীতটি শুনি কেনে পালে? গীতটিৰ কথা আৰু সুৰত আপোনালৈ কিবা আশীৰ্বাদ আছিলনে? এই আশীৰ্বাদৰ বিষয়ে আমাৰ মোবাইল 9954046257 নম্বৰত SMS কৰি জনাওকচোন। ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰী। গীতটো অনুৰোধ কৰিছে গোৱালপাৰা জিলাৰ শ্ৰোতা বীৰেন্দ্ৰ বসুমতাৰীয়ে।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে টেলিফোনত 9954046275 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাবচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো, আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো, তেওঁৰ মহান ত্যাগৰ বাণী, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, কু করিলে করকলৈ গৈ, কু করিলে করকলৈ গৈ, আজি নিবে দিছে আমার হকে বাণী, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই।